বাছনিসকলৰ কৰ্ম পাঁচ অধ্যায় অননীয় আৰু চাফিৰা। যেতিয়া অননীয় নামেৰে এজন লোক আৰু তেওঁৰ ভাৰ্যা চাফিৰাই এডোখৰ মাটি বিক্ৰী কৰিলে, অননীয়াই তেওঁৰ ভাৰ্যাৰ জ্ঞাতহাৰে সেই ধনৰ কিছু অংশ নিজলৈ লুকুৱাই ৰাখি এক অংশ আনি পাচনীসকলৰ চৰণত থলে। তেতিয়া পিতৰে তেওঁক ক'লে, হে অননীয়, পবিত্ৰ আত্মাৰ ওচৰত মিছা মাতিবলৈ চয়তানক তুমি কিয় তোমাৰ হৃদয়ত কাৰ্য কৰিবলৈ দিলা? কিয় তুমি মাটি বেচা ধনৰ কিছু অংশ নিজলৈ লুকুৱাই ৰাখিলা? সেই মাটি যেতিয়া বিক্ৰী হোৱা নাছিল, তেতিয়া সেই মাটি জানো তোমাৰেই ক্ষমতাৰ অধীনত নাছিল। এতিয়া বেচাৰ পাছতো তুমিয়ে সেই ধনৰ গৰাকী নাছিলানে? তেনেহ'লে এনে কাম কৰিবলৈ তুমি তোমাৰ মনত কেনেকৈ থিৰাং কৰিলা? তুমি মানুহৰ আগত নহয় ঈশ্বৰৰ আগতহে মিছা কথা ক'লা। এই কথা শুনাৰ লগে লগে অননীয়াই মাটিত পৰি প্ৰাণ ত্যাগ কৰিলে। যিবোৰ মানুহে এই কথা শুনিলে তেওঁলোকে বৰ ভয় খালে। পাছত যুৱকসকল আগবাঢ়ি আহি তেওঁক কাপোৰেৰে মেৰিয়ে বাহিৰলৈ নি মৈদাম দিলে। প্ৰায় 3 ঘণ্টামানৰ পাছত অননীয়াৰ স্ত্ৰী চাফিৰা সেই ঠাইলৈ আহিল, কিন্তু কি ঘটিল সেই বিষয়ে তেওঁ নাজানিলে। পিতৰে তেওঁক সুধিলে, কোৱাচোন, তোমালোকে বাৰু এই মাটি ইমান টকাতে বেচিলানে? তেতিয়া তেওঁ ক'লে, হয়, ইমানতে বেচা হ'ল। তেতিয়া পিতৰে চাফিৰাক ক'লে, প্ৰভুৰ আত্মাক পৰীক্ষা কৰিবলৈ তোমালোকে কেনেকুৱা একমত হ'লা? চোৱা, যিসকলে তোমাৰ স্বামীক মৈদাম দিব গৈছিল তেওঁলোক আহি দুৱাৰ ওচৰ পাইছেহি, তেওঁলোকে তোমাকো বাহিৰলৈ লৈ যাব। তেতিয়াই পিতৰৰ চৰণত পৰি চাফিৰাই প্ৰাণ ত্যাগ কৰিলে। যুৱকসকলে ভিতৰলৈ আহি চাফিৰাকো মৃত দেখিলে, তেতিয়া তেওঁকো বাহিৰলৈ নি তেওঁৰ স্বামীৰ কাষতে মৈদাম দিলে। মণ্ডলী সকলো লোকে যেতিয়া এই কথা শুনিলে তেওঁলোকে অতিশয় ভয় খালে। পাছত পাচনীসকলৰ দ্বাৰাই মানুহৰ মাজত অনেক চিন আৰু আচৰিত কাৰ্য হ'বলৈ ধৰিলে। তেওঁলোক সকলোৱে চলোমনৰ বাৰণাত গোট খাইছিল। তেওঁলোকৰ উদ্দেশ্যও একে আছিল। যদি সকলোৱে তেওঁলোকক সমাদৰ কৰিলে, তথাপি আন আন লোকসকলে তেওঁলোকৰ মাজত সোমাবলৈ সাহস নকৰিলে। কিন্তু ইয়াৰ মাজৰে অনেক পুৰুষ আৰু মহিলাই বিশ্বাস কৰি প্ৰভুৰ বিশ্বাসত যোগ দিলে। ইয়াৰ উপৰি লোকসকলে পিতৰ অহা যোৱা কৰোঁতে তেওঁ চাহ যেন ৰোগীসকলৰ গাত পৰে, এই আশাৰে ৰোগীসকলক বিচনা আৰু খাটত তুলি বাটৰ কাষত থলেহি। জেৰুচালেমৰ ওচৰ পাজৰৰ নগৰৰ পৰা বহু মানুহে ৰোগীয়া আৰু অসুচী আত্মাই ধৰা লোকসকলক লৈ আহিল আৰু তেওঁলোকক সুস্থ কৰা হ'ল। কিন্তু মহাপুৰুষিত আৰু তেওঁৰ লগৰ অৰ্থাৎ চন্দুকী দলৰ লোকসকল ঈৰ্ষাত জ্বলি উঠিল। তেওঁলোকে পাচনীসকলক ধৰি আনি ৰাইজৰ আগৰ কাৰাগাৰত বন্দী কৰি থলে। কিন্তু ৰাতি হলত প্ৰভুৰ এজন দূত আহি বন্দীহলৰ দুৱাৰ খুলি তেওঁলোকক বাহিৰলৈ যাবলৈ দি ক'লে, যোৱা, তোমালোকে গৈ মন্দিৰত থিয় হৈ অনন্ত জীৱনৰ সকলো কথা লোকসকলৰ আগত কোৱাগৈ। আজ্ঞা অনুসাৰে তেওঁলোকে ৰাতিপুৱাতে মন্দিৰত সোমাই উপদেশ দিলে। আনফালে মহাপুৰোহিত আৰু তেওঁৰ সংগীসকলে আহি ইজাৰীসকলৰ জ্যেষ্ঠ লোকৰ এক মহাসভা পাতিলে আৰু পাচনীসকলক বন্দীহালৰ পৰা আনিবলৈ মানুহ পঠালে। কিন্তু সেই বিষয়াসকলে মন্দীহাললৈ গৈ তেওঁলোকক দেখা নাপালে আৰু উভতি আহি ক'লে, আমি বন্দীহালৰ দুৱাৰ টানকৈ বান্ধি থোৱা দেখিলোঁ আৰু ৰখীয়াবোৰেও দুৱাৰত থিয় হৈ আছে, কিন্তু দুৱাৰ খুলি ভিতৰত তেওঁলোকক দেখা নাপালোঁ। এই কথা শুনি মন্দিৰৰ সেনাপতি আৰু প্ৰধান পুৰোহিতসকলে ইয়াৰ পৰিণতি কি হ'ব বুলি ভাবি হতবুদ্ধি হ'ল। তেনেতে কোনোবা এজনে আহি জনালে যে আপোনালোকে যিসকল মানুহক বন্দীহালত থৈছিল সেই মানুহবোৰে মন্দিৰত থিয় হৈ লোকসকলক উপদেশ দি আছে। তেতিয়া সেনাপতিজনে তেওঁৰ লোকসকলৰ সৈতে সেই ঠাইলৈ গৈ পাচনীসকলক লৈ আহে, যাতে মানুহবোৰে পাথৰ মাৰিব পাৰে বুলি ভয় খাই তেওঁলোকে পাচনীসকলক কোনো বেয়া ব্যৱহাৰ নকৰিলে। পাছত তেওঁলোকক আনি সভাত উপস্থিত কৰোঁতে মহাপুৰোহিতে তেওঁলোকক প্ৰশ্ন কৰিলে, এই নামেৰে উপদেশ নিদিবলৈ আমি তোমালোকক কঠোৰ আজ্ঞা দিছিলোঁ, তথাপি তোমালোকে নিজৰ শিক্ষাৰে জেৰুচালেম পূৰ্ণ কৰিছা আৰু সেই মানুহৰ ৰক্তপাতৰ বাবে আমাক দোষী কৰিব বিচাৰিছা। তেতিয়া পিতৰ আৰু আন পাচনীসকলে উত্তৰ দি ক'লে, আমি মানুহৰ নহয় ঈশ্বৰৰহে আজ্ঞা মানা উচিত। যিজনক আপোনালোকে কাঠত ওলমাই হত্যা কৰিলে, আমাৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰে সেইজন যীশুক মৃত্যুৰ পৰা জীয়ালে। সেই যীশুক ঈশ্বৰে ৰজা আৰু ত্ৰাণকৰ্তা হিচাপে নিজৰ সোঁহাতে বহুৱাই উন্নত কৰিলে, যাতে ইজৰাইলীসকলে মন পালটন কৰে আৰু যীশুৱে যেন তেওঁলোকৰ পাপ ক্ষমা কৰিব পাৰে। এই কথাৰ আমি সাক্ষী আছো। আজিসকল ঈশ্বৰৰ বাধ্য হয়, ঈশ্বৰে তেওঁলোকক যি পবিত্ৰ আত্মা দিছে সেই পবিত্ৰ আত্মাও ইয়াৰ সাক্ষী। এই কথা শুনি মহাসভাৰ সভ্যসকল খঙত জ্বলি উঠিল আৰু পাচনীসকলক বধ কৰিবলৈ বিচাৰিলে। কিন্তু তেতিয়া গমিলিয়েল নামৰ এজন ফৰিচী, যিজন সকলো মানুহৰে সন্মানিত বিধানৰ এজন অধ্যাপক, তেওঁ থিয় হ'ল আৰু পাচনীসকলক অলপ সময়ৰ কাৰণে বাহিৰলৈ নিবৰ বাবে নিৰ্দেশ দিলে। তাৰ পাছত তেওঁ ক'লে, হে ইজৰাইলীসকল, এই লোকসকলক লৈ আপোনালোকে যি কৰিবলৈ গৈছে সেই বিষয়ে সাৱধান হওক, কিয়নো কিছুদিনৰ আগেয়ে থুদা নামৰ এজনে আহি বৰ এজন বুলি দাবী কৰিছিল আৰু কম বেছি পৰিমাণে প্ৰায় 400 মানুহে থুদাৰ লগ হৈছিল। তেওঁক বধ কৰা হ'ল আৰু তেওঁৰ অনুগামীবোৰো ঈশ্বৰিত হৈ কোনো চিন চাপ নোহোৱা হ'ল। এই মানুহজনৰ পাছত লোকপিয়লৰ সময়ত যিহুদা নামৰ গালিলিয়া এজন ওলাল আৰু তেওঁ ভালেমান মানুহক নিজৰ ফাললৈ আনিলে। তেওঁও নিষত হোৱাত তেওঁৰ অনুগামীসকলে ছিন্ন ভিন্ন হৈ গ'ল। এতিয়া মই আপোনালোকক কওঁ, এই লোকসকলৰ পৰা দূৰৈত থাকক আৰু তেওঁলোকক এৰি দিয়ক, কিয়নো এই পৰিকল্পনা বা কৰ্ম যদি মানুহৰ পৰা হয় তেনেহ'লে ই ব্যৰ্থ হ'ব, কিন্তু যদিহে ঈশ্বৰৰ পৰা হয় তেনেহ'লে আপোনালোকে তেওঁলোকক বন্ধ কৰিব নোৱাৰিব। হয়তো দেখিব যে আপোনালোকে ঈশ্বৰৰ বিৰুদ্ধে যুদ্ধ কৰিছে। তেতিয়া তেওঁলোকে এই পৰামৰ্শ গ্ৰহণ কৰিলে। তাৰ পাছত তেওঁলোকে পাচনীসকলক ভিতৰলৈ মাতি আনি যীশুৰ নামেৰে কোনো কথা নক'বলৈ আদেশ দি যাবলৈ দিলে। পাচনীসকলে যীশুৰ নামত অপমান পোৱাৰ যোগ্য হোৱাৰ কাৰণে আনন্দিত হৈ মহাসভাৰ পৰা গুচি গ'ল। ইয়াৰ পাছত তেওঁলোকে প্ৰতিদিনে মন্দিৰত আৰু সকলো ঘৰতে গৈ শিক্ষা দিবলৈ ধৰিলে আৰু যীশুৱে যে খ্ৰীষ্ট এই কথা প্ৰচাৰ কৰি থাকিল।